বাতৰি পঢ়িছো দুবৰি কাশ্যপে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্বৰ আজি সামৰণি পৰিব। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাকে ধৰি বিভিন্ন দলৰ নেতৃবৰ্গ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে। আজি বিশ্বজয়ী প্ৰেছ স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি মৃত্যু ঘটে। ব্ৰাজিলৰ শেহতীয়াকৈ উদ্ভৱ হোৱা বান পৰিস্থিতিৰ ফলত এটা বান ভাগি পৰাত কমেও 30 জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কালি মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ 2টা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা 7 মে'ত অসমকে ধৰি দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সাংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এই পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাট্টৰ 11টা, উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। একেদৰে মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসম আৰু পশ্চিমবংগৰ উভয়ৰে 4টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু দিউ 2টাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়ৰ নিৰ্বাচিত অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ বৰ্ধমান, দুৰ্গাপুৰ, কৃষ্ণনগৰ আৰু বোলপুৰত ৰাজহুৱা সভাত ভাষণ দিব। আজি সন্ধিয়া কলকাতাত উপস্থিত হৈ ৰাজভৱনত বাহৰ পতা প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সন্ধিয়া ঝাৰখণ্ডৰ সিংভূমৰ এখন ৰাজহুৱা সভাতো ভাষণ দিব। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি কৰ্ণাটকৰ চিক্কোড়ি, মহাৰাট্টৰ ৰত্নাগিৰি আৰু চাংগ্ৰীৰ লগতে উত্তৰ গোৱাত আয়োজিত নিৰ্বাচনী সভাত ভাষণ দিব। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি গুজৰাটৰ দাহোদত এখন ৰাজহুৱা সভাত ভাষণ দিব। তদুপৰি তেওঁ আহমেদাবাদত ভোটাৰৰ সৈতে মত বিনিময় কৰাৰ লগতে কচ্চত ৰোড শ্ব আৰু দলীয় কৰ্মীৰ সৈতে মত বিনিময়ৰ অনুষ্ঠানত ভাগ ল'ব। ইপিনে কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযানত অংশ হিচাপে দলটোৰ নেত্ৰী প্ৰিয়ংকা ৱাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ফাটেহপুৰ চিক্ৰীত দলীয় প্ৰাৰ্থীৰ হৈ আয়োজন কৰা ৰোড শ্বত অংশগ্ৰহণ কৰিব। একেদৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি ৰাজকোট আৰু আহমেদাবাদত দলীয় প্ৰাৰ্থীৰ হৈ একোখন ৰাজহুৱা সভাত ভাষণ দিব। তদুপৰি তেওঁ ৰাজকোটত সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ আনন্দ, সুৰেন্দ্ৰনগৰ, জুনাগড় আৰু জামননগৰত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দি দেশে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰাৰ সময়লৈকে এখন উন্নত ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে কংগ্ৰেছে ৰাজনৈতিক লাভালাভৰ বাবে দুখীয়াসকলক শোষণ কৰা বুলি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতি অন্যায় কৰা বুলি অভিযোগ তোলে। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে কালি আহমেদাবাদত এখন সংবাদমেলত অংশগ্ৰহণ কৰে আৰু দলৰ ইস্তাহাৰত সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি কৰ্ণাটকৰ শিৱমোগ্গাত এখন জনসভাত সম্বোধন কৰে। তেওঁ কয় যে কংগ্ৰেছে অকলে সংবিধানক বিজেপিৰ পৰা ৰক্ষা কৰিব পাৰে। একেখন জনসভাত অংশগ্ৰহণ কৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে সম্পত্তি কাঢ়ি নলয় বৰঞ্চ দুখীয়াসকলৰ উপকাৰে সাধন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা নাৰায়ণ স্বামীয়ে কালি কৰ্ণাটকৰ কোপ্পাল জিলাত দলৰ হকে প্ৰচাৰ চলায়।
অঁ, চিনি পাইছে, মই ৰাকেশ বানিক, ষ্টেট আইকন মুখ্য নিৰ্বাচনী বিষয়া অসম।
আপোনাক নিমন্ত্ৰণ জনাবলৈ আহিছো নিৰ্বাচনলৈ। দেশখন গড়াৰ সময়ত ভোটদান নকৰি পিছত জানো চিন্তা চৰ্চা তৰ্ক কৰি লাভ আছে নাইতো? সেইকাৰণে কৈছো আগবাঢ়ি আহক, লগতে নিজৰ মা দেউতা দাদা বাইদেউক লৈ দলে বলে ভোটদান কৰক। মনত আছেই নহয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটীত 7 মে' 2024 অনুষ্ঠিত হ'ব।
মুখ্য নির্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দলটোৰ নেতা ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি ঘোষণা কৰে। দলটোৱে লগতে আমেথি লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে কিশোৰীলাল শৰ্মাৰ নাম ঘোষণা কৰিছে। আনহাতে বহুজন সমাজ পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ ভাৰহী সংসদীয় সমষ্টিৰ বাবে মনোনীত প্ৰাৰ্থীৰ ক্ষেত্ৰত সালসলনি ঘটাইছে। সেই অনুসৰি সমষ্টিটোত আটাহাৰ আনচাৰীৰ পৰিৱৰ্তে দাৰা সিং চৌহানে বি এছ পিৰ প্ৰতীকেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব। আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্ৰতি বছৰে 3 মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰসমূহক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাক আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। আমাৰ গুৱাহাটীৰ বাবে সংবাদ মাধ্যম পাৰিপাৰ্শ্বিকতাৰ সংকটৰ প্ৰেক্ষাপটত সাংবাদিকতা বিষয়টোক এইবেলি বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ মূল বিষয় হিচাপে গ্ৰহণ কৰা হৈছে। এই বিশেষ দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে কয় যে সমগ্ৰ বিশ্বৰ পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঘটনাৰীৰ লগতে বতৰ বিষয়ক জৰুৰী পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণক তথ্য যোগান ধৰা তথা শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিকৰ ফলাফল কাইলৈ ঘোষণা কৰা নহয়। শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে আজি এই কথা স্পষ্ট কৰি দিছে। আমাৰ পুৱাৰ আঞ্চলিক বাতৰিত ফলাফল কাইলৈ ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল। এই ফলৰ বাবে আমি দুখিত। ভাৰতীয় কমিউনিষ্ট পাৰ্টী চি পি আইৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি মৃত্যু ঘটে। লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ কৰা সাম্যবাদী নেতাগৰাকীৰ বয়স হৈছিল 69 বছৰ। গুৰুতৰ পৰ্যায়ত কৰ্কট ৰোগত আক্ৰান্ত হৈ বিগত এমাহ ধৰি তেওঁ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল। ব্ৰাজিলত শেহতীয়াকৈ উদ্ভৱ হোৱা বান পৰিস্থিতিৰ ফলত এটা বান ভাগি পৰাত কমেও 30 জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত হৈছে। দেশখনত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ কবলত পৰি প্ৰায় 15,000 লোকে ঘৰ এৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আশ্ৰয় লোৱাৰ লগতে বহুসংখ্যক লোক বিদ্যুৎ আৰু খোৱাপানীৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক 1 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 202 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 200 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰিয়ান পৰাগে 49টা বলত 77 আৰু যশস্বী জয়ছৱালে 40টা বলত 67 ৰাণৰ বৰঙণি আগবঢ়ায়। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত আৰু মনোনয়ন পত্ৰ দাখিল পৰ্বৰ আজি সামৰণি পৰিব। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎকৃত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাকে ধৰি বিভিন্ন দলৰ নেতৃবৰ্গ প্ৰচাৰ অভিযান ব্যস্ত হৈ পৰিছে। আজি বিশ্বজুৰি প্ৰেছ স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি মৃত্যু ঘটে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।